রুথ তিনি অধ্যায়। বোয়জৰ লগত ৰুথৰ বিবাহ। নয়মীয়ে তেওঁ বোৱাৰীয়েক ৰুথক কলে, হে মোৰ আইতি, যাৰ দ্বাৰাই তোমাৰ মংগল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম। তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়। চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত জপ ধান জাৰি আছে। সেয়ে তুমি এতিয়া গা ধুই পৰিষ্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্য মৰা ঠাইলৈ যোৱা। কিন্তু সেই ব্যক্তিয়ে ভোজন পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা। তেওঁ যেতিয়া টোপনি যাব, তেতিয়া তুমি তেওঁ হোৱা ঠাই মনত ৰাখি পাছত তেওঁৰ ওচৰলৈ যাবা, আৰু তেওঁ ভৰি ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা। পাছত তুমি কি কৰিব লাগিব সেই বিষয়ে তেওঁ তোমাক ক'ব। তেতিয়া ৰুথে নয়মীক ক'লে, আপুনি যেনেদৰে ক'লে মই সেইমতে কৰিম। পাছত তেওঁ সেই শস্য মৰা ঠাইলৈ গ'ল, আৰু তেওঁ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে। বোৱজে ভোজন পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দমৰ এমূৰত গৈ শুলে। তেতিয়া ৰুথে ধীৰে ধীৰে গৈ তেওঁ ভৰিৰ ফালৰ কাপোৰ আঁতৰালে আৰু তাতেই শুই পৰিল। পাছত মাজনিশা বোৱজে বাগৰ সলাওঁতে নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল। তেতিয়া তেওঁ সুধিলে, তুমি কোন? তেওঁ ক'লে, মই আপোনাৰ দাসী ৰুথ। এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক, কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়। তেতিয়া তেওঁ ক'লে, আইতি, তুমি যিহুৱাৰ আশীৰ্বাদ প্ৰাপ্ত হোৱা, কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ প্ৰথমতকৈ শেষত পুনৰ অধিক প্ৰেম দেখুৱালা। এতেকে আইতি, তুমি ভয় নকৰিবা, তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজৰ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে। এইটো সত্য যে মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ সম্পৰ্কীয় আন এজন আছে। আজি ৰাতি ইয়াতে থাকা, ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে তেন্তে ভালেই, তেওঁৱে সেই কাৰ্য কৰক। কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহুৱাৰ জীৱনৰ শপত, ময়ে তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতে শুই থাকা। তেতিয়া ৰুথে ৰাতিপুৱালৈকে তেওঁ ভৰিৰ ওচৰত শুই থাকিল। পাছত দুখমোকালিতে, অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল, কাৰণ বোৱজে কৈছিল, শস্য মৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে। পাছত তেওঁ পুনৰ ক'লে, তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা। তেতিয়া ৰুথে কাপোৰখন মেলি ধৰোঁতে তেওঁ ছয় দোণ জপ ধান জুখি কাপোৰত ঢালি দি তেওঁ মূৰত তুলি দিলে, আৰু তেওঁ নগৰলৈ গুচি গ'ল। পাছত ৰুথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল, তেতিয়া শাহুৱেকে তেওঁক ক'লে, আইতি, তোমাৰ কি হ'ল? তেতিয়া সেই ব্যক্তিজনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক'লে। ৰুথে পুনৰ ক'লে, তেওঁ মোক শাহুৱেৰাৰ ওচৰলৈ সুদা হাতে যাব নালাগে, এইবুলি কৈ এই ছয় দোণ জপ ধান দিলে। তেতিয়া তেওঁ শাহুৰেকে তেওঁক ক'লে, আইতি, এই বিষয়ে কি ঘটিব সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা, কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব।